وَمِنَ الْأَعْرَابِ مَنْ يَتَّخِذُ مَا يُنْفِقُ مَغْرَمًا وَيَتَرَبَّصُ بِكُمُ الدَّوَائِرَ عَلَيْهِمْ دَائِرَةُ السَّوْءِ وَاللَّهُ سَمِيعٌ عَلِيمٌ
আর মরুবাকী সকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে আল্লাহৰ পথত ব্যয় কৰা দানক জৰিমনা বুলি গণ্য কৰে, লগতে তোমালোকৰ প্ৰতি কালৰ আৱৰ্তন তথা দুঃসময়ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতে হওক নিকৃষ্ট বিপৰ্যয়, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।